আকাশবাণী গুৱাহাটী বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক আজি অনুষ্ঠিত হ'ব। কইনাধাৰা ৰাজ্যিক অতিথিশালাত দিনৰ 2 বজাত বৈঠকখন আৰম্ভ হ'ব। উল্লেখযোগ্য যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি খানাপাৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিভিন্ন ৰাজ্যৰ 21গৰাকী মুখ্যমন্ত্ৰী তথা বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে লক্ষাধিক লোকৰ উপস্থিতিত দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁৰ 4গৰাকী সতীৰ্থ বিধায়কেও কালি খানাপাৰাত শপত গ্ৰহণ কৰে। বিজেপিৰ অজন্তা নেওগ আৰু ৰামেশ্বৰ তেলী, মিত্ৰ দল অগপৰ পৰা দলটোৰ সভাপতি অতুল বৰা আৰু বি পি এফৰ পৰা চৰণ বড়োৱে কালি মন্ত্ৰী হিচাপে শপত লয়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব ল'ব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰিছে। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভা শীঘ্ৰেই সম্প্ৰসাৰণ কৰা হ'ব বুলি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কালি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। সভাপতি শ্ৰীশইকীয়াই কয় যে অহা 21 মে'ৰ পৰা হ'বলগীয়া অসম বিধানসভাৰ অধিৱেশনত নতুন মন্ত্ৰীসকলে শপত গ্ৰহণ কৰিব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে আলোচনা চলি আছে বুলিও তেওঁ প্ৰকাশ কৰে।
মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সোনকালে হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমাৰ যি কিছু কথা বতৰা হৈছে, যিহেতু গোটেই কথাবিলাক আমাৰ এটা কালেক্টিভলি হয়, গতিকে নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা চৰ্চাখিনি কৰোঁতে য'ত যেনেধৰণে আলোচনা কৰিব লাগে নিশ্চয় কৰিব। আৰু সোনকালে বোধহয় 21 তাৰিখৰ পৰা বিধানসভাৰ অধিৱেশনো হ'ব, গতিকে 21 তাৰিখৰ পৰা শপত গ্ৰহণ পৰ্ব আছে, বিধায়কসকলৰ অধ্যক্ষ নিৰ্বাচনৰ কথা আছে, গোটেইখিনি সোনকালে হৈ যাব।
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যাম কানু মহন্তই জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি আজি গ্ৰহণ কৰা হ'ব। বৰ্তমান বাক্সা জিলা কাৰাগাৰত বন্দী হৈ থকা অভিযুক্তজনৰ জামিন আবেদন সোমবাৰে তেওঁৰ অধিবক্তাই উচ্চ ন্যায়ালয়ত দাখিল কৰাৰ পাছত আবেদনৰ শুনানি ন্যায়াধীশ পাৰ্থজ্যোতি শইকীয়াৰ বিচাৰপীঠত তালিকাভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফ্ৰাষ্ট্ৰিক আদালতে যোৱা 30 এপ্ৰিলত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। আদালতে গোচৰটোৰ আন এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনো যোৱা 4 মে'ত নাকচ কৰিছিল। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি সমাজত জাগৰণৰ সূচনা কৰি যোৱা পদ্মশ্ৰী সন্মানেৰে সন্মানিত বীৰুবালা ৰাভাৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন গাঁৱত জন্মগ্ৰহণ কৰা বীৰুবালা ৰাভাই 2000 চনৰ পৰা ডাইনী কুপ্ৰথাৰ বিৰুদ্ধে সক্ৰিয় হৈ কাম কৰি আহিছিল। কমেও 34গৰাকী লোকৰ প্ৰাণ ৰক্ষা কৰা বীৰুবালা ৰাভাই 2011 চনত গোৱালপাৰা জিলাত মিছন বীৰুবালা আৰম্ভ কৰে। 2012 চনৰ 30 অক্টোবৰত এই মিছনক ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিয়া হয়। 2021 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত বীৰুবালা ৰাভাৰ নাম 2005 চনত শান্তিৰ নোবেল বঁটাৰ বাবেও প্ৰেৰণ কৰা হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা এইগৰাকী মহান নাৰীক আজি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে। বীৰুবালা ৰাভাৰ পুণ্যতিথিটো চৰকাৰে কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰি অহাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এইগৰাকী মহিয়সী নাৰীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। গোৱালপাৰা জিলাৰ লগতে বিভিন্ন স্থানত আজি কুসংস্কাৰ বিৰোধী দিৱস পালন কৰা হৈছে। মিছন বীৰুবালাৰ উদ্যোগত আৰু জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত ঠাকুৰভিলাৰ বীৰুবালা ৰাভা সাংস্কৃতিক ভৱনত এই উপলক্ষে কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত চি কে শৰ্মা প্ৰেক্ষাগৃহত খেলুৱৈসকলক নিষিদ্ধ ঔষধ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে কালি এটা শিবিৰৰ আয়োজন কৰা হয়। এই সজাগতা শিবিৰত ক্ৰীড়াৰ ক্ষেত্ৰত নিষিদ্ধ ঔষধ ব্যৱহাৰ কৰি বহু খেলুৱৈ ইতিমধ্যে নিষিদ্ধ ঘোষণা হোৱা ঘটনা সন্দৰ্ভত প্ৰায় 80গৰাকী খেলুৱৈ আৰু অভিভাৱকক অৱগত কৰোৱা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 82 ৰাণত পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষত স্থান লাভ কৰিছে। 169 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদে 14 অভাৰ আৰু 5টা বলতেই আটাইকেইটা উইকেট হেৰুৱাই 86 ৰাণহে কৰিবলৈ সমৰ্থ হয়। গুজৰাট টাইটানছৰ হৈ কাগিছো ৰাবাদা আৰু জেছন হোল্ডাৰে 3টাকৈ উইকেট দখল কৰাৰ লগতে প্ৰসিদ্ধ কৃষ্ণাই 2টা আৰু মহম্মদ ছিৰাজ আৰু ৰশিদ খানে 1টাকৈ উইকেট লাভ কৰে। কাগিছো ৰাবাদাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে গুজৰাট টাইটানছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 168 ৰাণ সংগ্ৰহ কৰে। ছাই সুদৰ্শনে সৰ্বাধিক 81 আৰু ৱাশ্বিংটন সুন্দৰে 20 ৰাণৰ বৰঙণি আগবঢ়ায়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।